এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 388,358 হিতাধিকাৰী গৃহ অনুমোদন পত্ৰ কেন্দ্ৰীয়ভাৱে প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে ঘৰ নোপোৱা লোকৰ জৰীপ চলোৱাৰ বাবে কোনো ব্যক্তিৰ ঘৰলৈ জীৱিকা সখী নগলে বা প্ৰপত্ৰ পূৰণ নকৰিলে গাঁৱৰ সংঘৰ যিকোনো লোকে ফটো তুলি আপলোড কৰিব পাৰিব। এতিয়াৰে পৰা ঘৰ লগা ব্যক্তিসকলে নিজেই জিঅ' টেগিং কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাসগৃহৰ আৱশ্যকতা পূৰণত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে সঠিক গৃহ নিৰ্মাণৰ সুবিধা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আৰু 3,00,000 হিতাধিকাৰীলৈ আৱাসগৃহ প্ৰদান কৰা হ'ব। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্ৰ প্ৰদানৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে বিভিন্ন স্থানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ধেমাজি জিলাৰ 3টা বিধানসভা সমষ্টিতে 21খনকৈ সভাৰ জৰিয়তে জিলাখনৰ মুঠ 4,225 হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। মাজুলী সমষ্টিৰ অন্তৰ্গত বনগাঁও ৰংগমঞ্চত জিলা আয়ুক্তৰ উপস্থিতিত সমষ্টিটোৰ 463 হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। শিৱসাগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 4,405 হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হয়। শিৱসাগৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি 10 হিতাধিকাৰীক অনুদানৰ প্ৰথম কিস্তিৰ ধন আনুষ্ঠানিকভাৱে বিতৰণ কৰে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত 3,187 আৰু সোণাৰী বিধানসভা সমষ্টিৰ 1,595 হিতাধিকাৰীক আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 25,137 হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদিত পত্ৰ বিতৰণ কৰা হয়। জিলাখনৰ 5টা সমষ্টিতে আনুষ্ঠানিকভাৱে 10 হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ দিয়া হয়। বিশিষ্ট গৱেষক ভাষাবিদ নাহেন্দ্ৰ পাদুনক আজি শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। মিচিং আগম কেবাঙে শ্ৰীপাদুনৰ দীৰ্ঘকালীন সাধনা আৰু অৱদানৰ স্বীকৃতিস্বৰূপে এই বঁটা আগবঢ়ায়। শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বিদ্বানগৰাকীয়ে কেৱল বিদ্যায়তনিক ক্ষেত্ৰতে নহয় বৰং জাতীয় বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনলৈ অমূল্য অৱদান আগবঢ়াই আহিছে। অনুষ্ঠানত সাহিত্যিক শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৰ্মক সামৰি এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ জ্যোতিপ্ৰসাদ শইকীয়াই এই গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীসভাই নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম এমনিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ 40%, ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ 11%, হিন্দুস্তান উৰ্বৰক এণ্ড ৰাসায়ন লিমিটেডৰ 13%, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ 18% আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% অংশদাৰিত্ব থাকিব। আনুমানিক 10,601,40,00,000 ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলত ইউৰিয়াৰ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰিব। এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশৰ পূব অংশ আৰু ঝাৰখণ্ডৰ ইউৰিয়াৰ বৰ্ধিত চাহিদা পূৰণত সহায় কৰিব। এই প্ৰকল্প ৰূপায়ণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত কৰ্মসংস্থাপনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সুযোগ সৃষ্টি হ'ব আৰু ইউৰিয়াৰ ক্ষেত্ৰত দেশৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণত সহায় কৰিব। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ অধ্যক্ষতাৰ 7ম অসম বিত্ত আয়োগে আজি ডিব্ৰুগড়ত জিলাখনৰ স্থানীয় নিকায়, পৌৰ নিগম, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত আয়োগে 2019-2020 বিত্তীয় বৰ্ষৰ পৰা 2023-2024 বিত্তীয় বৰ্ষলৈকে জিলাখনত সংশ্লিষ্ট নিকায় আৰু বিভাগসমূহৰ আয় ব্যয়ৰ খতিয়ান লয়। আজি বৈঠকত নগৰ নিগম আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহে ৰাজহ বৃদ্ধিৰ লগতে সেৱাৰ মান উন্নত কৰিবলৈ নিকায়সমূহক বিত্ত আয়োগে পৰামৰ্শ আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45